এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, লোকসভাত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অনুমোদন লাভত ব্যৰ্থ 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক, সাদিনীয়া ৰঙালী বিহুৰ আজি নাঙল বিহু, শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি ৰাজ্যজুৰি পালন, আজিৰে পৰা চলিত বৰ্ষৰ হজ যাত্ৰা আৰম্ভ, উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569গৰাকী যাত্ৰী হজ যাত্ৰাৰ কাৰণে সাজু, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ 5 উইকেটত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। লোকসভা আৰু বিধানসভাত 1/3 মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা 131 সংখ্যক সংশোধনী বিধেয়ক 2026 নিম্ন সদনত অনুমোদন লাভ কৰাত ব্যৰ্থ হয়। প্ৰস্তাৱিত এই সংশোধনী বিধেয়ক গৃহীত কৰাৰ জৰিয়তে মহিলাৰ বাবে আসন সংৰক্ষণৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ লোকসভাত উত্তপ্ত আলোচনাৰ পাছত কালি সদনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। 528গৰাকী সাংসদে এই প্ৰক্ৰিয়াত ভাগ লয় যদিও শাসকীয় পক্ষই বিধেয়কখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় 2/3 সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হয়। ভোটদান কৰা সাংসদসকলৰ ভিতৰত 298গৰাকীয়ে বিধেয়কৰ সপক্ষে ভোট দিয়াৰ বিপৰীতে 230গৰাকী সাংসদে ইয়াৰ বিৰুদ্ধে ভোটদান কৰে। উল্লেখযোগ্য যে নিম্ন সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত হবলৈ 2/3 সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়। এই সদস্যৰ থূল সৃষ্টি হবলৈ হলে 528জনৰ ভিতৰত 352জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন আছিল, সেয়েহে সংশোধনী বিধেয়কখন 52টা ভোটত অগ্ৰাহ্য হয়। উল্লেখযোগ্য যে এই বিধেয়কৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা 850লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ কৰা হৈছিল। ইয়াৰে 815খন ৰাজ্যসমূহত আৰু বাকী 35খন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ কাৰণে প্ৰস্তাৱ কৰা হৈছিল। শাসকীয় দলে এই 3-দিনীয়া বিশেষ অধিৱেশনত মহিলা সংৰক্ষণৰ সংশোধনী বিধেয়কৰ লগতে এনেধৰণৰ 3খন আনুষংগিক বিধেয়কো উত্থাপন কৰিছিল। ইয়াৰ প্ৰথমখন বিধেয়ক অগ্ৰাহ্য হোৱাৰ পাছত আন 2খন বিধেয়ক ভোটৰ বাবে উত্থাপন কৰা নহল। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ সংশোধনী বিধেয়ক 2026 সংবিধান সংশোধনী বিধেয়ক 131ৰ সৈতে জড়িত আছিল কাৰণে এই 2খন বিধেয়ক গৃহীত কৰাৰ বাবে উত্থাপন কৰা নহল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভোটদানৰ ফলাফল ঘোষণা কৰি কয় যে এই আইনখন গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ বাবে আইনখন আগুৱাই লৈ যোৱাটো সম্ভৱ নহল। আজি দিনৰ 11 বজালৈ সদন স্থগিত ৰখা হৈছে। সাদিনীয়া ৰঙালী বিহুৰ আজি 5ম দিনটো ৰাজ্যত নাঙল বিহুৰূপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি 4 বহাগত এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। কৃষিজীৱী অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। বাক্সা জিলাত কৃষকসকলে পালন কৰা নাঙল বিহু সন্দৰ্ভত আমাৰ জিলাখনৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয়।
সাদিনীয়া ৰঙালী বিহুৰ আজি নাঙলৰ বিহু। অন্ন উৎপাদনৰ মূল আধাৰস্বৰূপ খেতিৰ সঁজুলিবোৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ এক পবিত্ৰ উৎসৱ এই নাঙলৰ বিহু দিনাৰ পৰাই কৃষকসকলে নতুন কৃষি বৰ্ষৰ বাবে সঁজুলিবোৰ সাজু কৰি পথাৰত নাই বুলি প্ৰস্তুতি চলায়। একেদৰে সমগ্ৰ ৰাজ্যৰ লগতে কৃষি প্ৰধান বাক্সা জিলাতো আজি পুৱাই কৃষকসকলে গা পা ধুই উঠি খেতিয়কৰ পৰম মিত্ৰ নাঙল আৰু অন্যান্য খেতিৰ সঁজুলিসমূহ ধুই পখালি চাফা কৰি লোৱা দেখা যায়। পিছত গ্ৰাম্যাঞ্চলক সাঙৰি গঠিত বাক্সা জিলাৰ কৃষকসকলে নিজৰ নিজৰ কৃষি কাৰ্যত ব্যৱহৃত কৃষি সঁজুলিবোৰৰ ওচৰত ধূপ চাকি জ্বলাই পূজা অৰ্চনাৰে অন্নদাতাৰ সঁজুলিসমূহক সন্মান আৰু সেৱা জনোৱা পৰিলক্ষিত হয়। সম্প্ৰতি যদিও ট্ৰেক্টৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে, তথাপি পৰম্পৰা ৰক্ষা কৰি আজিও জিলাখনৰ বহু কৃষকে এই বিহু পালন কৰি আহিছে। সেয়ে নাঙলৰ বিহু অসমীয়া চহা জীৱনৰ কৃষি আৰু সংস্কৃতিৰ নিবিড় সম্পৰ্কৰ প্ৰতীক বুলি অভিহিত কৰা হয়। আনহাতে জনবিশ্বাস অনুসৰি আজিৰ দিনটোতেই দেৱাদীপ মহাদেৱে নতুন কৃষি বৰ্ষৰ প্ৰথম হাল জুৰিছিল।
ইফালে ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত মঞ্চ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত কালি ভালেসংখ্যক শিল্পীয়ে বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰে। লতাশিলৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কালি আয়োজন কৰা বিহু সম্ৰাজ্ঞী 2026 প্ৰতিযোগিতাত গুৱাহাটীৰ সংগীতা ৰাভাই মুঠ 6গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰে। বিহু সন্মিলনীয়ে লগতে সংগীতা ৰাভাক নগদ ধন, ৰূপৰ মুকুট, সোণৰ মুদ্ৰাকে ধৰি বিভিন্ন উপহাৰ সামগ্ৰী আগবঢ়ায়। এই আকৰ্ষণীয় বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা সন্দৰ্ভত বিহু সন্মিলনীৰ বিষয়ববীয়া গায়ত্ৰী ডেকাই এইদৰে কয়।
গুৱাহাটী বিহু সন্মিলনীৰ যোৱাকালি অনুষ্ঠিত হৈ যোৱা মুখ্য আকৰ্ষণ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত গুৱাহাটীৰ সংগীতা ৰাভাই গুৱাহাটী বিহু সন্মিলনীৰ সৰ্বোচ্চ সন্মান বিহু সম্ৰাজ্ঞী খিতাপ আজুৰিবলৈ সক্ষম হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিয়ে আমি সংগীতা ৰাভালৈ আকৌ এবাৰ শুভকামনা জনাইছিলোঁ। ধন্যবাদ।
গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা এই প্ৰতিযোগিতাত লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে বিহুৰাণী আৰু গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই বিহু কোৰেৰ খিতাপ লাভ কৰে। লাচিত গগৈয়ে শ্ৰেষ্ঠ ঢুলীয়া আৰু গোবিন্দ চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেপাবাদকৰ খিতাপ লাভ কৰে। বাক্সা জিলাৰ জালাহ ডংপাৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। দিনৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, গছপুলি ৰোপণ আৰু খেল ধেমালি তথা সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত নিশাৰ ভাগত কেইবাটাও বিহু দলে মঞ্চত বিহু পৰিৱেশন কৰে। বামুণ্ডিৰ তৰুণ সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত বামুণ্ডি বিহু সন্মিলনৰ শতবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি সকলোৱে মিলি জাতীয় জীৱনক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। লোক সংস্কৃতিৰ ধাৰা ধৰি ৰাখি ৰাজ্যখনত এটা পৰিকল্পিত সাংস্কৃতিক নৱজাগৰণৰ প্ৰয়োজন হৈছে বুলিও ডঃ ভট্টাচাৰ্যই মন্তব্য কৰে। ইফালে একেটা অনুষ্ঠানতে সাহিত্যিক বেদব্ৰত দেৱমিশ্ৰই সংস্কৃতিৰ ৰহঘৰা শীৰ্ষক এখন স্মৃতি গ্ৰন্থ মুকলি কৰি বিহু জীৱনৰ এক মূল্যবোধ বুলি অভিহিত কৰে। সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস পালন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে পালন কৰা এই দিৱসৰ চলিত বৰ্ষৰ মূল বিষয় হৈছে সংঘাত আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰি। বিশ্ব ঐতিহ্য দিৱস উপলক্ষে ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বিনামূলীয়া কৰিছে। উল্লেখযোগ্য যে ভাৰতত ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত 44খনতকৈও অধিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। ইয়াৰে 3খন ঐতিহ্য ক্ষেত্ৰ আমাৰ ৰাজ্যত অৱস্থিত। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাত জিলাখনৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহন লাল মীনাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰুণিখাটাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰাৰ অভিযোগত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেইবাজনো লোকক আটক কৰি অনা ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটকাধীন লোকসকলক মোকলাই দিয়াৰ দাবীৰে একাংশ লোক বন বিভাগৰ কাৰ্যালয়ত সমবেত হৈছিল। পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতে কেইবাগৰাকীও প্ৰতিবাদকাৰী মহিলা কম বেছি পৰিমাণে আহত হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে। পৰৱৰ্তী সময়ত উত্তেজিত জনতাই কাৰ্যালয়ৰ চৰকাৰী বাহনৰ লগতে কৰ্মচাৰীৰ বাহনতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকল ইয়াতে ক্ষান্ত নাথাকি 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে সেই স্থানত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিব লগা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে। আইন শৃংখলা পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা নিৰ্দেশনাযোগে দুয়োখন জিলাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ নিৰ্দেশ জাৰি কৰে। শ্ৰী শ্ৰী দামোদৰ দেৱৰ আজি 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হৈছে। পাটবাউসী সত্ৰৰ প্ৰতিষ্ঠাপক তথা একশৰণ নামধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উদ্দেশ্যে আজি পুৱাৰে পৰা দামোদৰ দেৱৰ শিষ্যসকলে কৰ ভাৰ লৈ সত্ৰখনত ভিৰ কৰিছে। এই সন্দৰ্ভত আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
চাৰিগুৰুৰ অন্যতম মহাপুৰুষ দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হৈছে। সেই অনুৰি গুৰুজনাৰ স্থাপিত প্ৰথমখন তথা আদি সত্ৰ বৰপেটাৰ পাটবাউসীতো আজি তিৰুভাৱ তিথিৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অৱশ্যে সত্ৰখনৰ গৃহ পুনৰ্নিৰ্মাণ অৱস্থাত থকাত আজি অতি সীমিত পৰিসৰতে ইয়াক পালন কৰা হ'ব বুলি সত্ৰাধিকাৰী জানিবলৈ দিয়ে। বিয়লিৰ পৰাহে গুৰুজনাৰ সোৱৰণগুৰি নাম প্ৰসংগ পৰিৱেশন কৰা হ'ব। সেই সময়ছোৱাতেই দেৱ দামোদৰ সংঘই পূৰ্বদৰে এই বিলিও সত্ৰখনত কৰভাৰ প্ৰদান কৰিব। তদুপৰি দামোদৰ দেৱৰ অন্যান্য সত্ৰৰ পৰা আহিবলগীয়া ভকত আৰু অনুগামীসকলেও সেইখিনি সময়তে পূৰ্বদৰে কৰভাৰ প্ৰদান কৰিব। অৱশ্যে আজি পুৱাৰে পৰা সত্ৰখনত যথেষ্ট সংখ্যক লোকৰ আগমন হৈছে। তেওঁলোক দামোদৰ দেৱৰ অনুগামী আৰু ভক্ত।
শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে গোৱালপাৰাৰ ভালুকডুবিত থকা দামোদৰ সেৱাশ্ৰমত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। 3দিনীয়া কাৰ্যসূচীৰে পালন কৰা সেৱাশ্ৰমত কালি চাফাই অভিযান, ধৰ্মধ্বজা উত্তোলন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন, সন্ধিয়াৰ প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি পুৱাৰে পৰা আইসকলে নাম প্ৰসংগৰে সেৱাশ্ৰম চৌহদ মুখৰ কৰি তোলে। কাইলৈ ধৰ্মীয় সভাৰ জৰিয়তে কাৰ্যসূচীৰ অন্ত পৰিব। ইফালে কামৰূপ জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত ৰামদিয়া চৌধুৰীপাৰাৰ শ্ৰী শ্ৰী পুৰাভিঠা সত্ৰতো আজি শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিথি পালন কৰা হৈছে। তিথিৰ লগত সংগতি ৰাখি কালি সন্ধিয়া নাম প্ৰসংগৰে মণিকূটৰ পৰা বিগ্ৰহ সভাঘৰলৈ অনাৰ পাছত নিশা ভাগৱত পাঠ অনুষ্ঠিত হয়। চলিত বৰ্ষৰ হজ যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে। উত্তৰ পূব হজ যাত্ৰা অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়া অনুযায়ী অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569 গৰাকী যাত্ৰীয়ে এইবাৰ হজ যাত্ৰাৰ কাৰণে সাজু হৈছে। ইয়াৰ ভিতৰত 1763গৰাকী পুৰুষ আৰু 806গৰাকী মহিলা হজযাত্ৰী আছে। উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে জানিবলৈ দিয়া অনুসৰি আজিৰে পৰা 21 এপ্ৰিললৈ পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668গৰাকী কলকাতা বিমান বন্দৰ, 218গৰাকী মুম্বাই আৰু 28গৰাকী দিল্লী বিমান বন্দৰৰ পৰা ৰাওনা হ'ব। 8গৰাকী বাংগালুৰু, 2গৰাকী লক্ষ্ণৌ, 1গৰাকী হায়দৰাবাদ আৰু বাকীসকলে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা হজযাত্ৰা কৰিব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কালি সন্ধিয়া হাজী মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। মণিপুৰ চৰকাৰে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 5খন উপত্যকা জিলাত মোবাইল ডাটা সেৱা বন্ধ ৰখাৰ নিৰ্দেশ আজি পৰ্যন্ত বঢ়াই দিছে। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 5খন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত যোৱা 7 এপ্ৰিলৰ পৰা এই সেৱা বন্ধ ৰখা হৈছিল। এই বন্ধৰ নিৰ্দেশ অতি সম্প্ৰতি পুনৰ দুদিনলৈ বঢ়াই দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাউবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত যোৱা 6 এপ্ৰিলৰ নিশা অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ গৃহ বিভাগে মণিপুৰত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ ঘোষণা কৰে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02ৰ দৃষ্টিপাত অনুষ্ঠানত বিহু নামত প্ৰকৃতি আৰু অসমীয়া সমাজৰ স্থান শীৰ্ষক এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অসমৰ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপিকা ডঃ ৰূপা ডেকা পাটৰৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা হায়দৰাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক 5 উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰণ কৰি দিয়া 181 ৰাণৰ লক্ষ্য গুজৰাট টাইটানছে 19 অভাৰ 4টা বলতে অতিক্ৰম কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত মহিলাৰ 33% আসন সংৰক্ষণ বিধেয়ক অগ্ৰাহ্য, ৰুণীখাটাৰ উত্তপ্ত পৰিস্থিতি, জুবিনৰ গীত বিকৃত ৰূপত উপস্থাপনৰ বাবে বংগৰ গায়িকাক ৰাজ্যজুৰি ধিক্কাৰ আদি ভিন ভিন বাতৰিয়ে গুৰুত্ব লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতখনে লোকসভাত মোদী চৰকাৰ প্ৰচেষ্টাত বিৰোধীয়ে মুখ্যম আঘাত হনাৰ বাতৰি প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দৈনিক অসম কাকতৰ শিৰোনাম লোকসভাত নৎসাত মহিলা সংৰক্ষণ বিধেয়ক। আমাৰ অসম কাকতে বাতৰিটো বিৰোধীৰ বাধা আসন বৃদ্ধিৰে মহিলা সংৰক্ষণ বিল অগ্ৰাহ্য শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ গ্ৰেপ্তাৰৰ পৰা সুৰক্ষিত কৰা আবেদন নাকচ কৰা বাতৰি এছ চি ৰিফিউজেছ টু প্ৰটেক্ট খেৰা ফ্ৰম এৰেষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰা এটা বাতৰি শিৰোনাম অসমত নাটনি হোৱা নাই ৰন্ধন গেছ পেট্ৰল ডিজেল। দৈনিক জনভূমি কাকতে হৰমুজ প্ৰণালী খুলি দিলে ইৰাণে বিশ্বৰ সৃষ্টিৰ নিশ্বাস শীৰ্ষক এটা বাতৰি অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। বনাঞ্চল বেদখলক লৈ ৰুণীখাটাত বিস্ফোৰক পৰিস্থিতি, বন কাৰ্যালয়ৰ আক্ৰমণ, বাহনত জুই, অস্ত্ৰ লুট শিৰোনামৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জুলি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। লোকসভাত 2/3 সংখ্যাগরিষ্ঠতাৰে অনুমোদন লাভত ব্যর্থ 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক, 7দিনীয়া ৰঙালী বিহুৰ আজি নাঙল বিহু, শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি ৰাজ্যজুৰি পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।